قل لا أجد فيما أوحي إلي محرما على طاعم يطعمه إلا أن يكون ميتة أو دما مسفوحا أو لحم خنزير فإنه رجس أو فسقا أهل لغير الله به فمن اضطر غير باغ ولا عاد فإن ربك غفور رحيم
কোয়া মোৰ প্ৰতি যি অহি হৈছে তাত মানুহে যি খায় তাৰ মাজত মই একোৱে হাৰাম পোৱা নাই কিন্তু মৰাশ প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে কিয়নো নিশ্চিতভাৱে এইবোৰ হৈছে অপবিত্ৰ অথবা জবেহ কৰাৰ সময়ত আল্লাহৰ বাহিৰে আনৰ নাম লোৱাৰ কাৰণে যিবোৰ অবৈধ কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় তেন্তে বিষয়টো সুকীয়া তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ক্ষমাশীল পৰম দয়ালু